এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। বিশিষ্ট কবি সমীৰ তাঁতী, বড়োভাষাৰ উপন্যাসিক অৰণ ৰাজা আৰু দীপক কুমাৰ শৰ্মাক এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত ঘোষণা কৰা 21টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক, চৰণী থাকাই অৰ্থাৎ কাৰ বাবে উপন্যাসখনৰ বাবে অৰণ ৰাজাক, আৰু সংস্কৃত ভাষাৰ কাব্যগ্ৰন্থ ভাস্কৰাচৰিতমৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক দীপক কুমাৰ শৰ্মাক নিৰ্বাচিত কৰা হৈছে। মণিপুৰী ভাষাত হাওবাম সত্যৱতী দেৱীক তেওঁৰ কাব্য সংকলনৰ বাবে এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাত কাইলৈৰ পৰা 24 ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হ'ব। প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকাকৰণৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্ৰধান লক্ষ্য। তদুপৰি ৰাজহুৱা অভিযোগ তথা সমস্যাসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিকৰণো এই সপ্তাহ পালনৰ আন এক বৈশিষ্ট্য। সেই অনুসৰি এই অভিযানকালত কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটী, দিছপুৰ, চন্দ্ৰপুৰ, সোণাপুৰ আৰু আজাৰা ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে চন্দ্ৰপুৰ, ডিমৰীয়া আৰু ৰাণীখণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংশ্লিষ্ট ৰাজহুৱা সমস্যাসমূহ নিষ্পত্তি কৰা হ'ব। এই বিশেষ শিবিৰত সংশ্লিষ্ট ৰাজহচক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বত নিয়োজিত হৈ থাকিব। ৰাজ্যত প্ৰথমবাৰৰ বাবে আজি ব্ৰহ্মপুত্ৰত পোৱা শিশুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেক্ট্ৰনিক চিপ সংযুক্ত কৰি ইয়াৰ গতিবিধি নিৰীক্ষণৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰাজ্যৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত তথা CAMPA কৰ্তৃপক্ষৰ আৰ্থিক অনুদানেৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰে। কুলচি নদীত শিশুৰ গাত প্ৰথমবাৰৰ বাবে এই চিপ সংযোগ কৰা হৈছে। বন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কৈছে যে এয়া হৈছে শিশু ক্ষুদ্ৰাকৃতিৰ ইলেক্ট্ৰনিক চিপ লগোৱা ঘটনা পৃথিৱীতে প্ৰথম। উল্লেখযোগ্য যে শিশুক আমাৰ দেশৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীৰূপে স্বীকৃতি দিয়া হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পটোৰ বুজ লয়। এই ভ্ৰমণকালত তেওঁ অসমত অনুষ্ঠিত হ'বলগীয়া এডভেণ্টেজ আছাম 2.0 শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত অংশগ্ৰহণৰ বাবে বিভিন্ন অংশীদাৰী আৰু উদ্যোগীসকলক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালতে বিশিষ্ট শিক্ষাবিদ অৰুণ কাপুৰৰ সৈতেও বাৰ্তালাপত মিলিত হয়। তেওঁ আজি ভূটানৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ ঐতিহাসিক চিমটঙাজঙত উপস্থিত হৈ প্ৰাৰ্থনা জনায়। ৰাজ্যত 2019 চনৰ পৰা মুঠ 25,247 গৰাকী বৃক্ষৰোগীয়ে বিনামূলীয়াকৈ ডায়েলিছিছৰ সুবিধা লাভ কৰে। এই ৰোগীসকলক বৰ্তমানলৈকে 7,45,000ৰো অধিক বাৰ ডায়েলিছিছ কৰা হৈছে। চৰকাৰে বৰ্ধিত ডায়েলিছিছ ৰোগীৰ সংখ্যালৈ চাই বিভিন্ন অসামৰিক চিকিৎসালয়ত ডায়েলিছিছ সেৱাও আৰম্ভ কৰিছে। বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত এপল' মেনেজমেণ্টৰ সহযোগত স্থাপন কৰা এটা ডায়েলিছিছ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীভূমিৰ মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ স্মৃতিত আজি শ্বহীদ দিৱস পালন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত সীমান্ত সুৰক্ষা বলৰ সহযোগত চিপাহী বিদ্ৰোহৰ শ্বহীদসকলক স্মৰণ কৰা হয়। এই উপলক্ষে মালেগড় টিলাত থকা শ্বহীদ বেদীত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু সীমান্ত সুৰক্ষা বলৰ জোৱানসকলে গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত সৰ্বধৰ্ম প্ৰাৰ্থনাও কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰাক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো অনুমতিপ্ৰাপ্ত আৰু স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত এই প্ৰাক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো শিক্ষানুষ্ঠানৰ মুৰববীয়ে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সকলো শিক্ষানুষ্ঠানে বাধ্যতামূলকভাৱে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰ সুৰক্ষিত ৰাখিব লাগিব। পাছত সেয়া পৰিষদৰ মাৰ্কছ এণ্ট্ৰি পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব। অসম ক্ৰিকেট সন্থাই 21 ডিচেম্বৰৰ পৰা ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। শিৱশংকৰ ৰয়ক অধিনায়ক আৰু সুমিত ঘাৰীগাঁওকাৰক উপ অধিনায়ক হিচাপে বাছনি কৰা হৈছে। দলৰ বাকী সদস্যসকলৰ ভিতৰত পাৰভেজ মুশ্বাৰফ, ঋষভ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, চাহিল জৈন, অভিষেক ঠাকুৰী, মৃণাল দত্ত, মুখতাৰ হুছেইন, আকাশ সেনগুপ্ত, ৰাহুল সিং, অভিনৱ চৌধুৰী, দৰ্শন ৰাজবংশী আৰু অনুদাৰ তালুকদাৰ আছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।
এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
আরে বন্ধু, মার্কেটৰ এনেকুৱা উঠানমা চলি আছে, কত ইনভেস্ট কৰিম বাৰু?